Iya, Akashbani Guwahati. পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰী কৰিব পাৰিব। উল্লেখযোগ্য যে 1998 চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গড় থকা অভয়াৰণ্যখনৰ দুৱাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে 110টা গড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী বহু পৰিভ্ৰমী চৰায়ে বাহ লোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। উদ্যানখনত 2022 চনত কৰা পিয়ল অনুসৰি 22টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 27টা প্ৰজাতিৰ সৰীসৃপ, 9টা উভচৰ প্ৰজাতিৰ প্ৰাণী, 41বিধ মাছ আৰু 375টা প্ৰজাতিৰ চৰাই আছে। গড়ৰ উপৰি অভয়াৰণ্যখনৰ ঘাঁহনি, অৰণ্য আৰু জলাশয়ত নাহৰ ফুটুকী, বনৰীয়া মহ, বনৰীয়া গাহৰি আৰু হৰিণৰ কেইবাটাও প্ৰজাতি পোৱা যায়। ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত 5জনক বাক্সা জিলাৰ নিকাশীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গক 100% ন্যায় দিয়া হ'ব আৰু এয়া তেওঁৰ সংকল্প। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয় তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে চলোৱা তদন্তৰ প্ৰতিবেদন অতি সোনকালে ন্যায়পালিকাই লাভ কৰিব বুলিও তেওঁ কয়। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অতি সোনকালে এখন ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে যোৱা 15 অক্টোবৰত সংঘটিত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি কয়।
আমাৰ লক্ষ্য হ'ল জুবিনে আধৰুৱা যি কাম এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা। আমি প্ৰত্যেক সমষ্টিত 100খনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছোঁ, জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে, যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছোঁ, আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা, জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল শ্ব মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকেই আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰিম।
উল্লেখযোগ্য যে বাক্সা জিলাৰ কুৱেৰী লক্ষী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 15 অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত 2জন লোকৰ চিকিৎসাৰ বাবে 2,00,000 টকাকৈ চেক প্ৰদান কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 20 নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়া অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰববীক নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিৰ্ধাৰিত মাচুল আদায় দিব লাগিব যদিও পিতৃ মাতৃৰ বছৰেকীয়া উপাৰ্জন 2,00,000 টকা বা তাতোকৈ কম আয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ মাচুল চৰকাৰী নীতি অনুসৰি ৰেহাই দিয়া হ'ব। অসম চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বিজেপিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত NDA মিত্ৰ দলৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। সভাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ বাবে অহা 24 অক্টোবৰত ধেমাজিত উলিয়াবলগীয়া সমদল সন্দৰ্ভতো আলোচনা কৰা হয়। এই সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, সন্মিলিত গণশক্তিৰ সভাপতি পৰমানন্দ চায়েঙ্গিয়া, বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য চাওখাত গাঁও পঞ্চায়তত কালি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৰখেলীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত মধ্য চাওখাত গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল বৰঠাকুৰ, তিয়ক মণ্ডলৰ বিজেপিৰ সভাপতি মনমী তামুলীকে ধৰি ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।